এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কাইলৈ প্ৰথমবাৰৰ বাবে একেটা পৰ্যায়ত ভোটগ্ৰহণ, নিৰ্বাচন মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে প্ৰশাসনৰ প্ৰস্তুতি সম্পূৰ্ণ, নিৰ্বাচনী দায়িত্বত থকা প্ৰিজাইডিং, পলিং আৰু নিৰাপত্তাৰক্ষী EVM সহ কৰ্তব্যস্থানত উপস্থিত, নিৰ্বাচনী ব্যস্ততাৰ মাজতে অসমবাসী পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে হেঁপাহৰ ৰঙালী বিহু পালন কৰিবলৈ সাজু, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটান্স মুখামুখি। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কাইলৈ প্ৰথমবাৰৰ বাবে একেটা পৰ্যায়তে ভোটগ্ৰহণ কৰা হ'ব। বিধানসভা নিৰ্বাচন মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এইবাৰৰ নিৰ্বাচনত 59গৰাকী মহিলা প্ৰাৰ্থীকে ধৰি মুঠ 722গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যত এইবাৰ 2,50,00,000 ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে 1,25,00,000 পুৰুষ, 1,25,00,000 মহিলা আৰু 343গৰাকী তৃতীয় লিংগ ভোটদাতা। ৰাজ্যখনৰ 31,384টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ নিয়াৰিকৈ পৰিচালনাৰ বাবে 100% ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। এই সময়ছোৱাত শান্তি শৃংখলা অটুট ৰখাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী কেইবাশ কোম্পানী নিয়োগ কৰা হৈছে। দৰং জিলাৰ দলগাঁও সমষ্টিত সৰ্বাধিক আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত পশ্চিম কাৰ্বি আংলঙৰ আমৰি সমষ্টিত সৰ্বনিম্ন ভোটদাতা আছে বুলি নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্য মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে প্ৰতিগৰাকী ভোটদাতাকে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নথি পত্ৰসহ ভোট কেন্দ্ৰসমূহলৈ গৈ ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।
আপোনালোক সকলোৱে জ্ঞাত যে 9 এপ্ৰিল 2026 অসমৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিন। আপোনাৰ ভোট আপোনাৰ অধিকাৰ, সেয়েহে নিজৰ অধিকাৰ সাব্যস্ত কৰক আৰু এইগৰাকী সু নাগৰিক দায়িত্ব পালন কৰক। নিজৰ লগতে আনকো ভোটদান কৰি মত প্ৰকাশৰ স্বাধীনতা উপভোগ কৰিবলৈ উৎসাহ যোগাওক। ভোট দিবলৈ যাওঁতে সকলোৱে নীতি নিয়ম মানি চলক, ভোট গ্ৰহণকাৰী বিষয়াসকলৰ লগত সহযোগ কৰক আৰু শান্তিপূৰ্ণভাৱে ভোটদান কৰি গণতন্ত্ৰ শক্তিশালী কৰক।
শ্ৰীগোৱেলে কয় যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত খোৱাপানী, প্ৰস্ৰাৱগাৰ আৰু দিব্যাংগসকলৰ বাবে ৰেম্পৰ ব্যৱস্থাকে ধৰি সকলো সা সুবিধা থকাটো নিশ্চিত কৰা হৈছে। নিৰ্বাচন আয়োগে শেহতীয়াকৈ নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ কৰি তোলাৰ বাবে 30টা নতুন উদ্যোগ লৈছে। এই অনুসৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক 1,200গৰাকী ভোটদাতাই ভোটদান কৰিব পাৰিব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। ভোটগ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ পৰিচালনাৰ বাবে জিলাই জিলাই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে জনসাধাৰণক নিৰ্ভয় ভোটগ্ৰহণ কেন্দ্ৰলৈ আহি তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে।
আপুনি সবে জানে যে 9 তাৰিখে অসম বিধানসভাৰ চুনাও হ'ব। প্ৰথমবাৰ অসমত ছিংগল ফেজ চুনাও হ'ব। আমাৰ সমৰ কাৰণে বিনম্ৰ বিনতি আছে যে ওলাই আহি ভোট দিব লাগে। নিৰাপত্তা আৰু সুৰক্ষাৰ সব এৰেঞ্জমেণ্ট হৈছে। কোনো ভয় কোনো ডৰ কাৰো কাৰণে নাই। নিৰ্ভয় হয় নিডৰ হয় সবে আহি এই যিটো আমাৰ ডেমক্ৰেচিৰ চেলিব্ৰেশ্যন আছে, এটা গণতন্ত্ৰৰ উৎসৱ, এই উৎসৱত ভাগ ল'ব লাগে। মই সবক বহাগ বিহুৰ শুভেচ্ছা জনাই মোৰ কথা ইয়াতে সামৰিছো।
ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে প্ৰতিখন জিলা সদৰৰ পৰা প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ লগতে নিৰ্বাচনী দায়িত্বত থকা নিৰাপত্তাৰক্ষী EVM সহ কৰ্তব্যস্থানত উপস্থিত হৈছে। দক্ষিণ শালমাৰাৰ মানকাছৰ বিধানসভা সমষ্টিৰ 402টা কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে পলিং আৰু প্ৰিজাইডিং বিষয়াসকল নিজ নিজ কেন্দ্ৰত উপস্থিত হৈছে। সমষ্টিটোত 56টা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু ইয়াৰে বাংলাদেশ সীমান্তত থকা 4টা ভোটগ্ৰহণ কেন্দ্ৰলৈ যন্ত্ৰচালিত নাৱেৰে বিষয়াসকলে যাত্ৰা কৰে। গোলাঘাট জিলাতো নিৰ্বাচন উপলক্ষে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। জিলাখনৰ 5টা বিধানসভা সমষ্টিত 1,158টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু 9,00,000ৰো অধিক ভোটদাতাই এই কেন্দ্ৰসমূহত ভোটদান কৰিব পাৰিব। তদুপৰি জিলাখনৰ 258টা মহিলাৰ দ্বাৰা পৰিচালিত ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে। মাজুলী বিধানসভা সমষ্টিত 188টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰে 20টা হৈছে মহিলাৰ দ্বাৰা পৰিচালিত ভোট কেন্দ্ৰ। আজি পুৱাৰে পৰা পলিং আৰু প্ৰিজাইডিং বিষয়া তথা সুৰক্ষা বাহিনীৰ লোকসকলে EVM আৰু অন্যান্য সামগ্ৰীসহ নিজ নিজ ভোট কেন্দ্ৰলৈ ৰাওনা হয়। মৰিগাঁও নিৰ্বাচনী জিলাতো ভোটগ্ৰহণকাৰী বিষয়া কৰ্মচাৰীসকল নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে। এইবাৰ ভোটগ্ৰহণকাৰী বিষয়াসকলৰ বাবে সুকীয়া সময় নিৰ্ধাৰণ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত সামগ্ৰী বিতৰণ কেন্দ্ৰত ভিৰ যথেষ্ট হ্ৰাস পায়। জিলাখনৰ 968টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে মুঠ 4,724 জন বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। জিলাখনত 7,66,588 পঞ্জীয়নভুক্ত ভোটদাতা আছে। গোৱালপাৰা জিলাৰ 4টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে প্ৰশাসন সাজু হৈছে। জিলাখনত 1,010টা ভোটগ্ৰহণ কেন্দ্ৰ আছিল যদিও শেহতীয়াকৈ গোৱালপাৰা পশ্চিম সমষ্টিৰ এটা ভোট কেন্দ্ৰত ভোটদাতাৰ সংখ্যা নিৰ্ধাৰিত হিচাপতকৈ অধিক হোৱাত তাত অতিৰিক্ত এটা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে 283টা হৈছে স্পৰ্শকাতৰ ভোট কেন্দ্ৰ। ধুবুৰী জিলাৰ 5টা বিধানসভা সমষ্টিৰ 1,548টা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰিজাইডিং আৰু পলিং বিষয়াসকল উপস্থিত হৈছে। জিলাখনত মুঠ 12,20,384 ভোটদাতা আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচনৰ ভোটদানৰ বাবে ভোটদাতাসকলে ভোটাৰ পৰিচয় পত্ৰৰ উপৰি অন্য 12বিধ নথি দেখুৱাই ভোটদান কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে। ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নথকা ভোটদাতাসকলে এই 12বিধ নথিৰ যিকোনো এবিধ দেখুৱাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। এই নথিসমূহৰ ভিতৰত আছে আধাৰ কাৰ্ড, এম জি এনৰেগা জব কাৰ্ড, ডাকঘৰৰ পাছবুক, আয়ুষ্মান ভাৰত, স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, গাড়ী চালকৰ অনুজ্ঞাপত্ৰ, পেন কাৰ্ড, পাৰ পত্ৰ ইত্যাদি। ভোটদাতাগৰাকীৰ পৰিচয় সম্পৰ্কে নিশ্চিত তথ্য থাকিলে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰত থকা বানান ভুল আদি উপেক্ষা কৰিবলৈ নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে। ভোটাৰ পৰিচয় পত্ৰত থকা ফটোৰ বিসংগতিৰ বাবে ভোটদাতাগৰাকীৰ পৰিচয় সাব্যস্ত কৰাত সমস্যা হলে তেওঁ উল্লেখিত 12বিধ নথিৰ যিকোনো এবিধ দেখুৱাব লাগিব। নিৰ্বাচনী ব্যস্ততাৰ মাজতে অসমবাসীয়ে পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে হেঁপাহৰ ৰঙালী বিহু পালন কৰিবলৈ সাজু হৈছে। বিহুলৈ মাজত ছদিন থকা অৱস্থাত ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। বিভিন্ন অঞ্চলত পৰম্পৰা অনুসৰি বিহু পালনৰ বাবে ৰাইজ সাজু হোৱাৰ সমান্তৰালভাৱে মঞ্চ বিহু উদযাপনৰো প্ৰস্তুতি চলিছে। বিহু হুঁচৰি, নাচৰ আখৰাৰ লগতে সংগীত শিল্পীসকলেও বিহু মঞ্চত জনসাধাৰণক মনোৰঞ্জন দিয়াৰ বাবে পূৰ্ণগতিত আখৰা চলাইছে। সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত বোকাখাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নগৰ শাখা গোট ছাত্ৰ সন্থাৰ সহযোগত যোৱা 28 মাৰ্চৰ পৰা অনুষ্ঠিত বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ কালি সামৰণি পৰে। এই কৰ্মশালাত বোকাখাট অঞ্চলৰ 4 শতাধিক প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ হলগুৰি টিপমীয়া খেলপথাৰত অনুষ্ঠিত বিহু কৰ্মশালাৰ আজি সামৰণি পৰিছে। 5,000ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইপিনে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু পালনৰ প্ৰস্তুতি চলিছে। ডেকা গাভৰুসকলে বিহুৰ নাচৰ আখৰাৰ লগতে বিহু বাদ্যসমূহ যোগাৰ কৰিছে। বিশ্বনাথ জিলাৰ গহপুৰত কাৰিকৰসকলে ঢোল, পেঁপা, গগনা আদি বিক্ৰীৰ বাবে সাজি উলিয়াইছে। এই বিপণীসমূহত বহু লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহু আৰু মুকলি বিহু উদযাপন কৰা হ'ব। ৰাজ্যৰ অন্যান্য ঠাইতো বিহু নাচৰ আখৰা আৰু কৰ্মশালা অনুষ্ঠিত হৈছে। উজনি অসমৰ বিভিন্ন অঞ্চলত বিহুৰ উলহ মালহ পৰিলক্ষিত হোৱাৰ লগতে নামনি অসমতো জনসাধাৰণে বিহুৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। কোনো কোনো ঠাইত বিহুৰ সৈতে সংগতি ৰাখি থলুৱা খাদ্যমেলা, লোকবাদ্য আৰু বিহু নাচৰ প্ৰতিযোগিতা তথা সাজপাৰৰ বিপণী মুকলি কৰা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে কাইলৈৰ পৰা পৰিপুষ্টি পোষেকৰ 8ম সংস্কৰণ ৰূপায়ণ কৰিব। দেশৰ পৰা পৰিপুষ্টিজনিত সমস্যা দূৰ কৰি সুস্থ ভাৰত গঢ়াৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে এইবাৰ জীৱনৰ প্ৰথম 6 বছৰত শিশুৰ মগজুৰ বিকাশ সৰ্বাধিক কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ গুজৰাট টাইটান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কাইলৈ প্ৰথমবাৰৰ বাবে একেটা পৰ্যায়ত ভোটগ্ৰহণ, নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে প্ৰশাসনৰ প্ৰস্তুতি সম্পূৰ্ণ। নিৰ্বাচনী দায়িত্বত থকা প্ৰিজাইডিং, পলিং আৰু নিৰাপত্তাৰক্ষীৰ EVMসহ কৰ্তব্যস্থানত উপস্থিত। নিৰ্বাচনী ব্যস্ততাৰ মাজতে অসমবাসী পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে হেঁপাহৰ ৰঙালী বিহু পালন কৰিবলৈ সাজু। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটান্স মুখামুখি। এতিয়া বাতৰি ইমানতে অন্ত পৰিল।